আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ডলি দেৱীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমানেও শোচনীয়। 29খন জিলাৰ 300 সহস্ৰাধিক গাঁও জলমগ্ন হোৱাৰ লগতে বিগত 24 ঘণ্টাত 6গৰাকীতকৈ অধিক লোকৰ মৃত্যু। বান পৰিস্থিতি নিৰীক্ষণ তথা নিয়ন্ত্ৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী বানপীড়িত অঞ্চল পৰিদৰ্শন। দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো নীতি আয়োগৰ সম্পূৰ্ণতা অভিযান আৰম্ভ। অসমৰ মুঠ 7খন অভিলাষী জিলা তথা 20টা অভিলাষী উন্নয়ন খণ্ডত বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন। 2024 বৰ্ষৰ ই গভৰ্ণেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা হেতু অসম নিৰ্বাচিত। আৰু ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ 2খনকৈ কোৱাৰ্টাৰ ফাইনেলত আজি স্পেইনৰ বিৰুদ্ধে জাৰ্মানী আৰু ফ্ৰান্সৰ বিৰুদ্ধে পৰ্টুগাল মুখামুখি। ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমানেও শোচনীয় হৈ আছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে 29খন জিলাৰ 3208খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ 21,13,000তকৈ অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে 57,000ৰো অধিক হেক্টৰ কৃষিভূমি প্লাবিত হৈছে। বিগত 24 ঘণ্টাত 6গৰাকীতকৈ অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত বানত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা 52লৈ বৃদ্ধি হৈছে। মুঠ 247টা বান শিবিৰত 39,000ৰো অধিক বানপীড়িতই আশ্ৰয় লৈ আছে। বৰ্তমানেও ব্ৰহ্মপুত্ৰ আৰু ভালেকেইখন নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে। তেজপুৰৰ ব্ৰহ্মপুত্ৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে জীয়াভৰলি আৰু জৰাশৰ নদীৰ বাঢ়নী পানীয়ে শোণিতপুৰ জিলাৰ নদুৱাৰ, চাৰিদুৱাৰ, তেজপুৰ সদৰ, ঠেলামৰা আৰু ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ 104খন গাঁও বুৰাই পেলোৱাত প্ৰায় 70,000ৰো অধিক গাঁও বানৰ কবলত পৰিছে। বৰপেটা জিলাৰ জমিয়াৰ বেকী নদীৰ দলঙৰ পশ্চিম দিশৰ কৰাৰকুৰত কালি বিয়লিৰ পৰা ঘাইপথত প্ৰবল খহনীয়া হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। খহনীয়াৰ ফলত পথটো যিকোনো মুহূৰ্ততে দ্বিখণ্ডিত হোৱাৰ আশংকাই দেখা দিছে। বালিৰ বস্তাৰে খহনীয়া প্ৰতিৰোধৰ সাময়িক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পথটোৰে চাৰিচকীয়া বাহনৰ চলাচল সম্প্ৰতি সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। ইপিনে ধুবুৰীৰ গৌৰীপুৰ, গোলকগঞ্জ, আগমনি, বিলাচীপাৰা আৰু চাপৰৰ বিস্তীৰ্ণ ভূমি সম্প্ৰতি বানত বুৰ গৈছে। জিলাখনৰ 6 লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 1,781 হেক্টৰ কৃষিভূমি বৰ্তমানে পানীৰ তলত আছে। মৰিগাঁও জিলাতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ ভুৰাগাঁও ৰাজহ চক্ৰৰ 53খন গাঁও, মাৰাঙৰ 113খন গাঁও আৰু লাহৰীঘাটৰ 28খন গাঁৱকে ধৰি মুঠ 194খন গাঁৱৰ 50,000ৰো অধিক লোক বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে মন্ত্ৰী অতুল বৰাই কালি জিলাখনত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষয় ক্ষতিৰ মূল্যাংকন কৰি ৰাইজক যথাশীঘ্ৰে সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা নগাঁও জিলাত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই বানত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ লাওখোৱা, শান্তিবজাৰ আৰু ভূৰবন্ধ আদি অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ অসুবিধা তথা ক্ষয় ক্ষতিৰ বুজ লৈ ক্ষতিপূৰণ সুনিশ্চিতকৰণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশ দিয়ে। ইপিনে নিশাৰ ভাগত মন্ত্ৰীগৰাকীয়ে নিজৰ গৃহ সমষ্টি বোকাখাটত উপস্থিত হৈ বানপীড়িতৰ ক্ষয় ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মৰাণ আৰু তিনিচুকীয়াত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ইফালে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে কালি মন্ত্ৰী বিমল বৰাই কেইবাটাও স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত আৰু ৰঞ্জিত কুমাৰ দাসে শদিয়াত কেইবাটাও বানেগৰকা অঞ্চল পৰিদৰ্শন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ পাণ্ডুত বানৰ কবলত পৰা অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ উভতনি সোঁতে পাণ্ডুৰ বিভিন্ন অঞ্চল প্লাবিত কৰিছে। জনসাধাৰণে এই সমস্যাৰ সমাধানৰ বাবে এখন শ্লুইজ গেট বিচৰা বুলি উল্লেখ কৰি এই কথা বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। ইয়াৰ পিছতে তেওঁ বানপীড়িত মাজুলী ভ্ৰমণ কৰি নদীদ্বীপটোত বানে কৰা ক্ষয় ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে কৰহাল গাঁৱত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ সমীপৰ হালধিবাৰী বেচামৰা মথাউৰিটো পৰিদৰ্শন কৰে। ইয়াৰ পিছতে তেওঁ জুগুনিধাৰী গাঁও পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে জুগুনিধাৰী আলিমূৰ মথাউৰিটোৰ ক্ষতি কৰাৰ ফলত মাজুলী ৰাজহ চক্ৰৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰাজিৰ বুজ লোৱাৰ উপৰি জিঅ' বেগ ব্যৱহাৰ কৰি অঞ্চলটোৰ বান পৰিস্থিতি স্বাভাৱিক কৰাৰ ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। তেওঁ কয় যে অঞ্চলটোৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ সুঁতিটোৰ প্ৰকৃতি অধ্যয়ন কৰিবলৈ আই আই টি গুৱাহাটীৰ সহায় ল'ব আৰু সেই স্থানত এটা অধিক শক্তিশালী মথাউৰি নিৰ্মাণৰ প্ৰচেষ্টা চলাব। মুখ্যমন্ত্ৰীয়ে মাজুলীলৈ যোৱাৰ পথত ধেমাজি জিলাৰ চিচিবৰ গাঁৱত শ্লুইচ গেট পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা আৰু সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঢকুৱাখনাৰ মাটমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বান্দানাত উপস্থিত হৈ জিঅ' টিউব ব্যৱহাৰ কৰি নিৰ্মাণ কৰা মথাউৰিটো পৰিদৰ্শন কৰে। তেওঁ লগতে খহনীয়া প্ৰতিৰোধী কাৰ্যৰ বাবে 90 কোটি টকা ব্যয় সাপেক্ষ এটা আঁচনি কাৰ্যকৰীকৰণৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই আজি ডিব্ৰুগড়ৰ কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব। ৰাজ্যত বানে জটিল ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলসমূহৰ জীৱ জন্তুৱেও দুৰ্ভোগ ভুগিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়কে ধৰি 17টা জন্তু বানত ডুবি মৃত্যু হোৱাৰ বিপৰীতে বন বিভাগে আন 72টা জন্তুক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি 32টা বন্যজীৱ সদ্যহতে চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 25টা জন্তু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও শাম কটা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ 90% অঞ্চল প্লাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণীসমূহে বন বিভাগে নিৰ্মাণ কৰা হাইলেণ্ড অৰ্থাৎ মাটিৰ ওখ দ্বীপসমূহত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। কিছুসংখ্যক বন্যপ্ৰাণী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশৰ কাৰ্বি পাহাৰ তথা পাহাৰৰ নামনিত আশ্ৰয় লৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ অধীনত থকা 233টা বন শিবিৰৰ ভিতৰত 141টা সম্প্ৰতি বানত বুৰ গৈছে। ইপিনে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় 40% এলেকা বানত বুৰ গৈছে। অভয়াৰণ্যখনৰ মুঠ 23টা বন শিবিৰৰ ভিতৰত 10টা শিবিৰ বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে। বুঢ়াচাপৰি অভয়াৰণ্যৰো প্ৰায় 80% অঞ্চল বানত বুৰ গৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী অভয়াৰণ্যখনৰ 18টা বন শিবিৰৰ ভিতৰত 17টা প্লাৱিত কৰিছে। ৰাজ্যৰ বিভিন্ন বনাঞ্চলৰ জীৱ জন্তুসমূহে খাদ্য আৰু ওখ স্থানৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যত বানে জটিল ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত পাচলিৰ বজাৰত অভাৱনীয় হাৰত দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পাইকাৰী বজাৰত মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰতিবিধ পাচলিৰ মূল্য প্ৰতি কিলোগ্ৰামত 40 টকা পৰ্যন্ত বৃদ্ধি হৈছে। মৰিগাঁও জিলাত বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত প্ৰশাসনে মৰিগাঁও, জাগীৰোড, মৈৰাবাৰী আৰু লাহৰিঘাটত বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লয়। এই কেন্দ্ৰসমূহত প্ৰতিজন গ্ৰাহকে দুদিনৰ অন্তৰালত প্ৰতি কিলোত 35 টকা দৰত 1 কিলোগ্ৰাম পিয়াজ ক্ৰয় কৰিব পাৰিব। এসপ্তাহৰ বাবে এই সুবিধা অব্যাহত থাকিব। ইপিনে সকলোৱে এই সুবিধা লাভ কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰয়োজন অনুসৰিহে পিয়াজ ক্ৰয় কৰিবলৈ জনসাধাৰণক আহান জনাইছে। দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্ৰহণেৰে নীতি আয়োগ সম্পূৰ্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ কালি শুভাৰম্ভ কৰে। মুঠ 1,200 অভিলাষী জিলা আৰু 500টা অভিলাষী খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। 38 ছেপ্টেম্বৰলৈকে 3 মাহজুৰি চলিবলগীয়া অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত 12টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত 100% পৰিপূৰ্ণতা লাভ কৰা। এই অভিযানৰ প্ৰথম দিনটোত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সম্পূৰ্ণ সহৃদয়তাৰে অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম খণ্ডত ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী ছৌনা মেইনে কালি অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে নাগালেণ্ডৰ কিফিৰেত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত বিধানসভাৰ সদস্য চি কিটলি সংগঠনে কাৰ্যসূচীৰ আৰম্ভণি কৰে। ইপিনে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লমকা ছাউথ ব্লকত কালি আৰম্ভ হোৱা প্ৰথমটো কাৰ্যসূচীত মধুমেহ আৰু উচ্চ ৰক্তচাপৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ 7খন জিলা তথা 20টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ, চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেলথ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু 1টা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুতৰ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনিমাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পৌষ্টিক আহাৰ মেলা, স্বাস্থ্য শিবিৰ, সজাগতা সভা আৰু ৰেলী প্ৰদৰ্শনী আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব। উল্লেখযোগ্য যে দৰং জিলাৰ পূব মঙ্গলদৈ, ওদালগুৰিৰ ভেৰগাঁও আৰু ডিমাহাচাও জিলাৰ বিভিন্ন খণ্ডত আজি সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হ'ব। আনহাতে দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ ফেকামাৰীত, কাছাৰ জিলাৰ লক্ষীপুৰত আৰু ধেমাজি জিলাৰ মুৰকং চেলেকত কাইলৈ অভিযান আৰম্ভ হ'ব। কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত 2024 বৰ্ষৰ ই গভৰ্ণেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। অহা 8 আৰু 9 আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই গভৰ্ণেন্সৰ 27 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে অৱগত কৰিছে। NCERTয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামোৰ অধীনত নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে 2024-25 শিক্ষাবৰ্ষৰ পৰা তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত নতুন পাঠ্যপুথি প্ৰৱৰ্তন কৰা হ'ব। শিক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম চূড়ান্ত পৰ্যায়ত আছে আৰু তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ বাবে 9খন পাঠ্যপুথি ইতিমধ্যে উপলব্ধ কৰা হৈছে। বাকী 8খন পাঠ্যপুথি অতি সোনকালে উপলব্ধ হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ সচিব, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ NCERTৰ সঞ্চালকৰ সৈতে পাঠ্যপুথি প্ৰণয়নৰ কামৰ অগ্ৰগতি পৰ্যালোচনা কৰে। চলিত ইউৰোকাপ ফুটবল প্ৰতিযোগিতাত আজি দুখনকৈ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। নিশা 9:30 বজাত হ'বলগা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুই প্ৰাক্তন বিশ্ব চেম্পিয়ন জাৰ্মানী আৰু স্পেইন মুখামুখি হোৱাৰ বিপৰীতে নিশা 12:30 বজাত হ'বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্ৰান্সে ইউৰোকাপৰ চেম্পিয়ন পৰ্তুগালৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে একমাত্ৰ গলত বেলজিয়ামক পৰাস্ত কৰিছিল। আনহাতে পৰ্তুগালে টাইব্ৰেকাৰত শ্লোভেনিয়াক পৰাস্ত কৰিছিল। ইপিনে প্ৰতিযোগিতাৰ আয়োজক জাৰ্মানীয়ে প্ৰি কোৱাৰ্টাৰ ফাইনেলত 2-0 গোলৰ ব্যৱধানত ডেনমাৰ্কক পৰাস্ত কৰাৰ বিপৰীতে স্পেইনে নকআউট খেলত 4-1 গোলৰ ব্যৱধানত জৰ্জিয়াক পৰাস্ত কৰিছিল। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰীৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰত্নদাসে।
দলৰ অন্তৰংগ আলাপ বাতৰিটো দলৰ প্ৰথম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিটোকে অসমৰ প্ৰতিদিনৰ মৰণীয় বাৰ্তা আমাৰ অসম দৈনিক জনমভূমি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লাগাতাৰ বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ ফচলৰ ৰূপ ধাৰণ কৰাৰ প্ৰসংগৰে বিভিন্ন ঠাইত মথাউৰি, কৃষিভূমি আদি ক্ষতিগ্ৰস্ত হোৱাৰ তথ্যৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিটো ভিন ভিন শিৰোনামেৰে গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইবোৰ বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বান বিপৰ্যস্ত অসমলৈ ক্ষতিপূৰণৰ নামত বিগত 5 বছৰত কেন্দ্ৰই দিলে মাত্ৰ 294 কোটি টকা শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটি তথ্য নিৰ্ভৰ বাতৰি প্ৰকাশ কৰিছে। সমৰ্থ বৰ্তমানৰ বিসংগতিৰ বাবে 700 গৰাকী কটনিয়ানৰ চৰম হাৰাশাস্তিৰ প্ৰসংগৰে এটি বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ধেমাজি ঢকুৱাখনাত মাজুলীত বৰ্ণাত্যৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে মৰণীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। বানৰ সংঘাৰৰ মাজতে ৰাজ্যত বাঘ হাতীৰ আক্ৰমণত একাধিক লোকৰ মৃত্যুৰ প্ৰসংগৰে এটি বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। 2025 বৰ্ষৰ ভিতৰত মহাকাশ আৰু গভীৰ সমুদ্ৰলৈ প্ৰথমজন মানৱ প্ৰেৰণ কৰিব ভাৰতে শীৰ্ষক শিৰোনামে অসমীয়া খবৰ কাকতে এটি বাৰ্তা প্ৰকাশ কৰিছে। 1,000 কোটি টকাৰ বান সাহায্য বিচাৰি কেন্দ্ৰত আছৰ অনুৰোধ প্ৰসংগত এটি বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰত আৰু ভূটানৰ বাণিজ্যিক বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ বাতৰি দ্য চেণ্টিনেল কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে মাজুলীৰ সুৰক্ষাৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে, বৰচলাত জনজীৱনৰ নামত 292 কোটি টকাৰ কেলেংকাৰী আৰু ৰাজ্যৰ বজাৰত শাক পাচলিৰ নাটনি আৰু মূল্য বৃদ্ধি ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমানেও শোচনীয়। 29খন জিলাৰ 3 সহস্ৰাধিক গাঁও জলমগ্ন হোৱাৰ লগতে বিগত 24 ঘণ্টাত 6 গৰাকীতকৈ অধিক লোকৰ মৃত্যু। বান পরিস্থিতি নিরীক্ষণ তথা নিয়ন্ত্রণের উদ্দেশ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আর কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালের লগতে অসম মন্ত্রীসভার কেবাগৰাকীও মন্ত্রীয়ে বানপীড়িত অঞ্চল পরিদর্শন আর দেশের অন্যান্য প্রান্তর লগতে উত্তর পূর্বাঞ্চলতো নীতি আয়োগের সম্পূর্ণতা অভিযান আরম্ভ। আমার এতিয়া বাতৰি হিমন্ত অন্ত পৰিল।